Good morning. Itu Akashwani Kohima. Pujulaka khobor puri asi imkong nongla. Prime Minister Narendra Modi pra koisi talaka sarkar pa kisan kan laka jibon di dangor botli ani dibole ase. Ekta social media posti Shri Modi pra koisi ki Prime Minister Dhan Dhaniya Krishi Yojana de cabinet pa jakale monjur diado itu kamne midi dangor godamikta uthai dise. তার পর কৈছে কি এইটো পৰা ডিষ্ট্ৰিক্টছ দি খালি ক্ৰপ প্ৰডাকশ্যন উঠাই দিবলৈ নহয় যোনটো এগ্ৰিকালচাৰেল চেক্টৰটি কমজোৰ থাকিছে কিন্তু কিষাণ খান লগা কামাই ভি পঢ়াই দিবলৈ আছে এডভাইজাৰ ফৰ এগ্ৰিকালচাৰ মাথাংহান ধান পৰা কৈছে কি ষ্টেট চৰকাৰ বা একটা নতুন এগ্ৰিকালচাৰ পলিচি বনাই কিনে প্ৰডাক্টিভিটি মাৰ্কেট লিংকেজ ফাৰ্মাৰ ৱেলফেয়াৰ আৰু পষ্ট হাৰ্ভেষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ খন পঢ়াই দিবলৈ আছে চিত্তু কহিমাদে একটা ফিল্ড ভিজিট কৰি আছে মই জাকালি কোঠাকুৰি তাৰ পৰা এলিমেণ্ট একটা ৱৰ্ল্ড বেংক ফাণ্ডেড প্ৰজেক্ট বা ফৰেষ্ট বেছ ইকনমিক সুবিধা দি মুদব দিয়া লগা জনাই দিছে চিচামা বস্তিটো ইনিচিয়েটিভ নিচিনে 225 বস্তি চনিলৰ মাজেদি থাকি আছে বুলি তাৰ পৰা কৈছে শ্ৰী য়ান্থান পৰা কিষাণ খান লগত এপ্ৰ'চ দি মিলাই কেনে অণ্টিপ্ৰেনৰেল আৰু বদলি আনি দিয়া খান হ'বলৈ মনত ঠাই দিছে সোভিমা ভিলেজ কাউন্সিল চেয়াৰমেন চেবাষ্টিয়ান জিম্বুব্ৰা চিথুলাকা সুন্দৰ জাগা আৰু এগ্ৰি টুৰিজম কাৰণে এগ্ৰিকালচাৰ পটেঞ্চিয়েল থাকিয়া খান জনাই দিছে ওখা ডিষ্ট্ৰিক্ট লগা জংগিকি বস্তি দি একটা বেছি ভাল ইনিচিয়েটিভ উঠাই দিয়া দি মানুহ খান লগা জীৱন দি ৰোশন আনি দি আছে ছিনিয়ৰ চিটিজেন্স কাৰণে একটা নাইট স্কুলটো ইটো চাল এপ্ৰিল 2019 পি আৰ আই চি বি অ' কনভাৰ্জেঞ্চ প্ৰজেক্ট নিচিৰি চুৰু কৰি দিছে আৰু বেটি বচাও বেটি পঢ়াও স্কিম পৰা চাথ দি কিনা বুঢ়া বুঢ়ী বস্তি মানুহ খান লগতে এডুকেশ্যন দি দুবাৰ মোকাদো দি আছে 40 ওপৰ লাৰ্ণাৰ্ছ দি ওমৰ 60 চাল ওপৰ দি 86 চাল ইঞ্জানবি মিলাই কিনে তাই খান খেতি কাম খতম কৰি অহাৰ পাছতে বস্তি কমিউনিটি হল দি সপ্তাহ দি দুবাৰ ক্লাছেছ দি যোগ লৈ আছে প্ৰগ্ৰামটো লোকেল ছেল্ফ হেল্প গ্ৰুপছ পৰা ভিলেজ পভাৰ্টি ৰিডাকশ্যন প্লান লগা ভাগ হিচাপে পঢ়িবলৈ লিখিবলৈ আৰু মেথটো নাৰ্জাৰী লেভেল মেটেৰিয়েলছ চলাই কিনে শিকাই দি আছে লাৰ্ণাৰ্ছ বেছিভাগটো সবচে পহিলাবাৰ কাৰণে ক্লাছৰুম দি আহি আছে আৰু শিকাটো আস্তি যাই আছে কিন্তু ইম্পেক্টটো ডাঙৰ আছে লাৰ্ণাৰ্ছ পৰা আঙুলি দাবাই দিয়া লগা বদলি নিজৰ নাম লিখিবলৈ পাৰিয়াটো ইজ্জত আৰু কনফিডেঞ্চ আছে বুলি কৈছে এৰিয়া কোৰ্ডিনেটৰ ফাইনেন্সিয়েল ইনক্লুজন চকিটং ব্লক এন এছ আৰ এল এম ৱোখা চন্দিম কি কন বা এইটো ইনিচিয়েটিভটি বেছি জানকাৰী খান দিবলৈ আছে
Adult literacy class or night class was a demand by 40 SHG members during village poverty reduction plan by the Changigi village level organization. Community guidance and NSRM staff are taking the lead as a teacher. The textbook and exercise book were provided by education department. And the duration for the class is for 3 months. And the classes are taking in the evening of Tuesday and Friday in a week for at least 1 or 2 hours.
তিন মহিনা কোর্সটো ইটো মহিনা শেষ হয়ে কিনা সার্টিফিকেটসটো ডিস্ট্রিক্ট হাব ফর এম্পাওয়ারমেন্ট অফ ওয়েমেন বা দিবলে আছে আশপাশ থাকিয়া বস্তি খান লাগা ইচ্ছা পড়াই থাকিয়া কারণে জঙ্গিকি নাইট স্কুল বা শিকিয়াদো কেতিয়াবি দেরি নহয় বলে দেখাই আছে ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কোৰ্ডিনেশ্যন এণ্ড মনিটৰিং কমিটি দেশীয়া মিটিংছটো চুমুকুডিমা আৰু নিউলেণ্ডে যোৱাকালি নিজৰ নিজৰ ডিচি লগা অফিচ দি ৰাখিছে চেয়াৰমেন দেশীয়া আৰু এম পি লোকসভা এছ বুমৰঞ্জামীৰ পৰা কৈছে কি চৰকাৰ কাম খান কেনেকুৱা ভালপৰা ইমপ্লিমেণ্ট কৰি কিনে প্ৰজেক্ট চলি যোৱাৰ সময় দুখ দিগদাৰীৰ পৰা খান চামনা কৰিবলৈ ইমপ্লিমেণ্টেশ্যন জাৰি ৰাখিবলৈ ভাল ছাজেশ্যনছ দিবলৈ আৰু গ্ৰাছৰুট লেভেল দি লোক কৰিয়া দুখ খান জানিবলৈ কাৰণে কথা কৰিবলৈ এইটো ভাল প্লেটফৰ্ম এটা আছে শ্ৰী জামিৰ পৰা চব জি পিছ আৰু ভিলেজ কাউন্সিল মেম্বাৰ্ছ লগতে বিশ্বাস জনাই কিনা দিশা মেম্বাৰ্ছ পৰা স্কীম আৰু প্ৰজেক্টছ কেনেকুৱা ইমপ্লিমেণ্ট কৰি আছে দুখ দিগদাৰী লোক কৰি আৰু বেনিফিচিয়াৰিছ পৰা ফিডবেক দিয়া কাণ দি চাত দি কিনে শুনি বুলি বিশ্বাস জনাই দিছে নেশ্যনেল হাইৱে 29 চামনিদি পুৰণা গি এম চি ডাম্বিং চাইটি বেছি জাগা মাটি গিৰি থাকিয়া পৰা ইটো ৰাস্তা দি দুচৰা নটিজ না দিয়াটাক ভাৰী গাড়ীখন পলা বুলি মানা কৰি দিছে ডেপুটি কমিশনাৰ কহিমা বি হিন্নক পুচেম পৰা চব ছয়টা চাকা থাকিয়া ভাৰী গাড়ীখন লগতে এতিয়াৰ পৰা চৰু কৰি পিতুচা তলং চিচামা 10 মাইল লগা ৰাস্তা দি যাবলৈ জনাই দিছে সৰু গাড়ীখন দুচৰা ডিষ্ট্ৰিক্ট যাবলৈ থাকিয়া লগতে বি এতিয়া ইটো ৰাস্তাৰ পৰা চলাবলৈ চাল্লাহ দিছে আৰু ইণ্ডিয়ান এয়াৰ ফৰ্চ IAF পৰা এয়াৰমেন কাডাৰে মুদ্ৰা আৰু মহিলা কেণ্ডিডেটছ কাৰণে ভি আগ্নিবীয় বায়ু ইনটেক আৰু মেডিকেল এছিষ্টেণ্ট কাৰণে ছেলেকশ্যন টেষ্ট নিমিত্তে অনলাইন এপ্লিকেশ্যনছ দিবলৈ মাতিছে IAF পৰা জনাই দিছে কি অনলাইন এপ্লিকেশ্যন কাৰণে অন্তিম দিনটো জুলাই 31 আছে পুরা জানকারী লোবলে কারণে আগ্নেয় বায়ু আর এয়ারমেন কাডারে ইচ্ছা থাকি আকান বা অফিসিয়াল ওয়েবসাইট আগ্নিপাথ বায়ু ডট সি ডি এ সি ডট ইন আর এয়ারমেন সিলেকশন ডট সি ডি এ সি ডট ইন ভিজিট করবলে পাব। আর ইটুক আজি ফুজুর লগা খবর ইমান শেষ করে আসি শুনে থাকি সামসাদ বাজি দাস মিনিটে নাগামিজ খবর আনি দিবলে আছে।